নম্বৰ ফুটুক ঈশ্বৰলা বিধানাৰ মচি আব্ৰাহাম আৰু ইছাহক যীশুখ্ৰীষ্টলা আদি বাপ বংশত থাকিব যেই নেকি ই জগদাগে উদ্ধাৰ কৰিবগে আহিছে। আব্ৰাহামলা বংশধৰ ভুলৈ লৈ থকন ইছৰাইলগে এগৰা ডাঙৰ জাতি উৎপন্ন হৈছে। মচিও আব্ৰাহামলাগে বংশধৰ যেই নেকি ঈশ্বৰকে বিশ্বাস কৰে আৰু আজ্ঞা পালন কৰে। একদিন ঈশ্বৰে মচিগে পৰ্বত বাই ডাকাছে আৰু মন ঘুলেগে শিকবগে বিধান দিছে। এই ছবিবাই মচি পৰ্বতন তলবাই নমে আহাৰা দেখাছে। খুবই ওলা নিয়ম পালন কৰা বিচাৰিছে।